চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার ত্রাণকর্তা মহান প্রভু যীশুর নামত আপনাকে ভক্তিবচন অনুষ্ঠানলৈ স্বাগতম জানাইছো। এয়া মুকলি কৰিছো ঈশ্বৰৰ জীৱিত বাক্যৰ ধাৰাবাহিক অনুষ্ঠান ভক্তিবচন। আপোনাৰ জীৱনত যদি শান্তি পাব বিচাৰে, তেন্তে এয়া ঈশ্বৰৰ বাক্যৰ শান্তনা বাক্য ভক্তি বচন।
আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আশা কৰো আপুনি ভালে কুশলে আছে। আপুনি বাৰু আমাৰ এই অনুষ্ঠান সম্বন্ধে আপোনাৰ মতামত আদি জনাই কেতিয়াবা চিঠি লিখিছেনে? এই অনুষ্ঠানৰ যোগেৰে আমি বাইবেল অধ্যয়ন সহজ সৰলভাৱে আগবঢ়াই আহিছো। ইয়াৰ যোগেৰে প্ৰচাৰ কৰা কোনো কথা বুজিবলগীয়া থাকিলে আমালৈ চিঠি লিখি জনাবচোন, বা আপোনাৰ মতামত আদি জনাই আমালৈ মাজে সময়ে চিঠি পত্ৰ লিখি থাকিবচোন। আমাৰ যোগাযোগৰ ঠিকনা ভক্তিবচন, টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100001। ভক্তিবচন, টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100001। আমাৰ ৱেবছাইট www.radio882.com। প্ৰিয় শ্ৰোতা, আমি আজি কিছুদিন ধৰি বাইবেলৰ প্ৰথমখন পুস্তক অৰ্থাৎ আদিপুস্তক নামৰ পুস্তকখনৰ অধ্যয়ন চলাই আছো, নহয়নে বাৰু? যোৱা অনুষ্ঠানত আমি এই আদিপুস্তকৰ 4 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদৰ পৰা 5 নম্বৰ অধ্যায়ৰ 20 নম্বৰ পদলৈকে আমাৰ আলোচনা আগবঢ়াই নিলো। আমি বিশেষভাৱে পালো পাপত পতিত হোৱাৰ পাছত মানুহৰ দুৰ্দশাৰ কথা, কইন আৰু হেবলৰ ঘটনাটোৰ জৰিয়তে। আজি আমি আদিপুস্তকৰ 5 নম্বৰ অধ্যায়ৰ 21 নম্বৰ পদৰ পৰা আলোচনা আগবঢ়াই নিব বিচাৰিছো। আপুনি আপোনাৰ বাইবেলখন মেলি লৈছেনে বাৰু? আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে খন্তেক প্ৰাৰ্থনাত মূৰ নোৱাওঁ। আমি প্ৰাৰ্থনা কৰো। স্বৰ্গত থকা অসীম দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, তোমাক ধন্যবাদ দিওঁ কাৰণ তোমাৰ বাক্য অধ্যয়ন কৰি তোমাৰ মাত শুনিবলৈ, তোমাক ওচৰৰ পৰা লগ পাবলৈ এই সুন্দৰ সময়, এই সুন্দৰ সুযোগ তুমি আমাক দান কৰিছা। প্ৰভু, এই অনুষ্ঠান শুনি থকা আমাৰ মৰমৰ শ্ৰোতাসকলৰ কাৰণে প্ৰাৰ্থনা কৰো, তেওঁলোকক তুমি বিশেষভাৱে আশীৰ্বাদ কৰা। কোনো যদি কিবা দুখত আছে তুমি সান্তনা দিয়া, কোনো যদি কিবা বেমাৰত আছে তুমি সুস্থতা প্ৰদান কৰা, তোমাৰ শান্তিজনক উপস্থিতি প্ৰতিজনক উপলব্ধি কৰিবলৈ দিয়া, তেওঁলোকৰ জীৱনৰ সকলো দিশতে তুমি আশীৰ্বাদ কৰা, তেওঁলোকৰ জীৱন সৰ্বাংগ সুন্দৰ কৰি তোলা। এতিয়া তোমাৰ বাক্য আমি আলোচনা কৰিবলৈ আগবাঢ়িছো, আমাক সহায় কৰা যাতে তোমাৰ বাক্য আমি বুজি পাব পাৰোঁ। প্ৰভু যীশুখ্ৰীষ্টৰ যোগেদি তুমি যি দান সকলোৰে বাবে আগবঢ়াইছা সেই দানৰ তাৎপৰ্য বুজি পাবলৈ আমাৰ চকু মুকলি কৰা, কিয়নো এই প্ৰাৰ্থনা ক্ৰুছত আমাৰ হকে প্ৰাণ দি আমাৰ পৰিত্ৰাণৰ পথ প্ৰস্তুত কৰা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো, আমেন। প্ৰিয় শ্ৰোতা, আদিপুস্তকৰ 5 নম্বৰ অধ্যায়ত আমি আদমৰ সন্তানসকলৰ তালিকাখন পাই আছো। আজি আমি হনুকৰ বিষয়ে বিশেষভাৱে পঢ়িবলৈ পাম। জেৰদৰ সন্তান আছিল হনুক। এতিয়া বাইবেলৰ পৰা পঢ়ি দিম, শুনিবচোন। 5 নম্বৰ অধ্যায়ৰ 21 নম্বৰ পদটো পঢ়ি দিছো, ইয়াত এনেদৰে লিখা আছে, আৰু হনুকৰ 65 বছৰ বয়সৰ সময়ত তেওঁৰ পুত্ৰ মথুছেলহ জন্মিল। হনুকৰ মৃত্যু কেতিয়া হৈছিল? নাই, হনুকৰ মৃত্যু হোৱা নাছিল। মানুহৰ মৃত্যুৰ বিৱৰণ থকা এই অন্ধকাৰ অধ্যায়টোত এইটো আচলতে এটা উজ্জ্বল চিনৰ নিচিনা। পাঠ কৰি দিম 22-24 নম্বৰ পদলৈ, শুনিবচোন। মথুছেলহৰ জন্মৰ পাছত 300 বছৰলৈকে ঈশ্বৰৰ লগত হনুকৰ চলাচল হলত তেওঁৰ আৰু পুতেক জীয়েক জন্মিল। হনুকৰ বয়স সৰ্বমুঠ 365 বছৰ। ঈশ্বৰৰ লগত তেওঁৰ চলাচল আছিল, পাছে তেওঁ নাইকিয়া হল, কিয়নো ঈশ্বৰে তেওঁক লৈ গল। এইটো অতি চমকপ্ৰদ কথা যে সকলো লোকৰ মৃত্যু ঘটা কথাৰ মাজতে এজনক এই পৃথিৱীৰ পৰা উঠাই লৈ যোৱা হৈছিল। হনুকৰ বিষয়ে কোৱা হৈছে যে তেওঁ ঈশ্বৰৰ সৈতে চলাচল কৰিছিল। এই কথাটো আচলতে বিশেষভাৱে মন কৰিবলগীয়া কথা। মাত্ৰ 2জন মানুহৰ ক্ষেত্ৰতহে এই বুলি কোৱা হৈছে। মাত্ৰ 2জন মানুহে ঈশ্বৰৰ সৈতে এনেদৰে চলাচল কৰিছিল বুলি কোৱা হৈছে। আমি পিছৰটো অধ্যায়তেই পাম যে নোহেও ঈশ্বৰৰ সৈতে চলাফুৰা কৰিছিল। এওঁলোক আছিল পৃথিৱীত জলপ্লাৱন হোৱাৰ আগৰ লোক। তেওঁলোকে ঈশ্বৰৰ সৈতে এনেদৰে চলাচল কৰিছিল। পুৰণি নিয়মত আচলতে 2জন মানুহৰ কথাই আমি পাওঁ যি 2জনৰ মৃত্যু হোৱা নাছিল। তাৰে এজন হৈছে হনুক আৰু আনজন হৈছে এলিয়া ভাৱবাদী। আচলতে এই হনুক জলপ্লাৱনৰ আগৰ এনে এজন ব্যক্তি যিজনৰ বিষয়ে আমি আচলতে বিশেষ একো নাজানো, বা যিজনৰ বিষয়ে বিশেষ বিৱৰণী আমাক দিয়া হোৱা নাই। আমাক কোৱা হৈছে যে তেওঁৰ মৃত্যু হোৱা নাছিল, কিন্তু ঈশ্বৰে তেওঁক লৈ গৈছিল, তেওঁক ৰূপান্তৰিত কৰি লৈ যোৱা হৈছিল। ৰূপান্তৰিত কৰি লৈ যোৱা মানে বাৰু কি? ইংৰাজীত ট্ৰেন্সলেশ্যন বা অসমীয়াত অনুবাদ। অনুবাদ মানে কোনো ভাষাৰ শব্দ এটা লৈ আন ভাষাত লিখা, তাৰ অৰ্থ সলনি নকৰাকৈ। হনুকক এই পৃথিৱীৰ পৰা লৈ যোৱা হৈছিল, তেওঁক পৰিৱৰ্তিত কৰি নিয়া হৈছিল, তেওঁৰ পুৰণি শৰীৰটোৰ পৰা তেওঁক মুকলি কৰি নিব লগা হৈছিল। তেওঁ এক বেলেগ ধৰণৰ ব্যক্তি হ'ব লগা হৈছিল, অথচ তেওঁ একেজন লোকেই হৈ আছিল। যেনেকৈ অনুবাদ কৰা শব্দ এটা আচলতে একেই হৈ থাকিব লাগে, হনুকক স্বৰ্গলৈ উঠাই নিয়া হৈছিল। আমি পঢ়িবলৈ পাওঁ যে হনুকে 65 বছৰ জীয়াই থকাৰ পাছত তেওঁৰ এজন পুত্ৰ জন্মিছিল। পুত্ৰজনৰ নাম আছিল মুথুছেলহ। আৰু সেই মুথুছেলহৰ জন্মৰ পাছত তেওঁ ঈশ্বৰৰ লগত চলাচল কৰিব ধৰিলে। হনুকৰ জীৱনৰ প্ৰথম 65 বছৰ কেনেকুৱা আছিল আমি ক'ব নোৱাৰো। আমি অনুমান কৰিব পাৰোঁ যে আন জনগণৰ নিচিনাই তেওঁৰ জীৱনটো আছিল। সেই সময়ছোৱা অতি যধে মধে জীৱন কটোৱা মানুহৰ সময় আছিল। নোহৰ দিন চমু চাপি আহিব ধৰিছিল। কিন্তু যেতিয়া মৰম লগা সন্তান মুথুছেলহৰ জন্ম হল, তেতিয়া হনুকৰ আচৰণ সলনি হল। সেই কেঁচুৱাটিয়েই তেওঁক ঈশ্বৰলৈ ঘূৰাইছিল। প্ৰিয় শ্ৰোতা, কেতিয়াবা ঈশ্বৰৰ কিবা বিশেষ উদ্দেশ্যৰেই পৰিয়ালত কেঁচুৱাৰ জন্ম হয়। অৰ্থাৎ কিবা এটা বিশেষ উদ্দেশ্যৰে কেতিয়াবা ঈশ্বৰে আমাৰ পৰিয়ালত কেঁচুৱাৰ জন্ম দিয়ে। আৰু যদিহে তেনে কেঁচুৱাইও আপোনাক ঈশ্বৰলৈ আনিব নোৱাৰে, আন একোৱেই নোৱাৰে। হনুকে 300 বছৰ ঈশ্বৰৰ সৈতে এনেদৰে চলাচল কৰাৰ পাছত আৰু আন আন সন্তানৰ জন্ম হোৱাৰ কথা আমি পাওঁ। হনুকৰ বয়স সৰ্বমুঠ 365 বছৰ। সিমান দিন তেওঁ পৃথিৱীত আছিল, কিন্তু তেওঁৰ মৃত্যু হোৱা নাছিল, কাৰণ ইয়াত হনুকৰ মৃত্যু হল বুলি কোৱা হোৱা নাই। কিন্তু এই বুলি কোৱা হৈছে ঈশ্বৰৰ সৈতে তেওঁৰ চলাচল আছিল, পাছে তেওঁ নাইকিয়া হল, কিয়নো ঈশ্বৰে তেওঁক লৈ গল। এই গোটেই ঘটনাটো এজনী সৰু ছোৱালীয়ে মাকক এনেদৰে বৰ্ণনা কৰিছিল। শুনিবচোন, ছোৱালীজনীয়ে মাকক ক'লে, আজি আমাক শিক্ষকে হনুকৰ বিষয়ে কৈছিল। হনুকে বোলে ঈশ্বৰৰ লগত চলাচল কৰিছিল, একেলগে ফুৰিছিল। সদায় কিজানি ঈশ্বৰ আহি হনুকক কৈছিল, হনুক, তুমি মোৰ লগত অলপ ফুৰিবলৈ যাবানে? হনুকে ঘৰৰ পৰা ওলাই আহি নঙলামুখত ঈশ্বৰক লগ ধৰিছিল আৰু ঈশ্বৰৰ সৈতে ফুৰিবলৈ ওলাই গৈছিল। হনুকে এনেদৰে ফুৰি ইমান ভাল পাইছিল যে তেওঁ সদায় নঙলামুখত ৰৈ থাকি ঈশ্বৰলৈ অপেক্ষা কৰিছিল। আৰু ঈশ্বৰ আহি হনুকক কয়, হনুক ব'লা ফুৰি আহোঁ। এদিন ঈশ্বৰ আহি হনুকক ক'লে, হনুক ব'লা আজি অলপ দূৰলৈ ফুৰিবলৈ যাওঁ, তোমাক বহু কথা মোৰ ক'বলগীয়া আছে। গতিকে ঈশ্বৰৰ সৈতে হনুক ওলাই গ'ল আৰু আগবাঢ়ি গৈ থাকিল, গৈ থাকিল, গৈ থাকিল। বহু দেৰি হ'ল। অৱশেষত হনুকে ক'লে, অ' বহুত দেৰি হৈ গ'ল, মোৰ ঘৰৰ পৰা বহুদূৰ আঁতৰি আহিলোঁ, মই ঘৰলৈ এতিয়া উভতি যাব লাগে। ঈশ্বৰে তেওঁক ক'লে, হনুক, তুমি তোমাৰ ঘৰৰ পৰা বহুদূৰ আঁতৰি আহিলা, তুমি এতিয়া মোৰ ঘৰৰ ওচৰ চাপিলা, গতিকে মোৰ লগত মোৰ ঘৰলৈকে ব'লা। তেতিয়া হনুকে ঈশ্বৰৰ সৈতে ঈশ্বৰৰ ঘৰলৈ গুচি গ'ল। হয় প্ৰিয় শ্ৰোতা, ঘটনাটো ইয়াতকৈ মনোমোহাকৈ আমি আৰু বৰ্ণনা কৰিব নোৱাৰোঁ। ঘটনাটো ঠিক তেনেকুৱাই আছিল। আমি ভাবোঁ বাইবেলৰ আদি পুস্তকত থকা মহান সত্যবিলাকৰ অন্তৰ্নিহিত অৰ্থ আছে। হনুকৰ এই ঘটনাটোৱে আচলতে ভৱিষ্যতে পৃথিৱীৰ পৰা যে খ্ৰীষ্টীয় মণ্ডলীক উঠাই লৈ যোৱা হ'ব, পৃথিৱীত মহাক্লেশ আৰম্ভ হোৱাৰ আগে আগে তাৰ ছবি এখন দাঙি ধৰিছে। পৃথিৱীলৈ জলপ্লাৱনৰ যোগেদি ঈশ্বৰৰ ক্ৰোধ, দণ্ড, অভিশাপ নামি অহাৰ আগে আগে ঈশ্বৰে হনুকক এই পৃথিৱীৰ পৰা লৈ গৈছিল। ঠিক একেদৰে পৃথিৱীলৈ ভৱিষ্যতে সেই মহাক্লেশ নামি অহাৰ আগে আগে ঈশ্বৰে খ্ৰীষ্টীয় বিশ্বাসীসকলৰ মণ্ডলীক উঠাই লৈ যাব। এতিয়া আমি 27 নম্বৰ পদটো পঢ়ি দিম। পাছে মথুচেলেহৰ সৰ্বমুঠ 969 বছৰ বয়স হলত তেওঁৰ মৃত্যু হ'ল। মথুচেলহ আদমতকৈও বেছিদিন জীয়াই আছিল। আদম আৰু মথুচেলহ এই ব্যক্তি দুজনে সৃষ্টিকাৰ্যৰ পৰা মহাপ্লাৱনৰ সময়ছোৱালৈ এক যোগসূত্ৰ স্থাপন কৰি দিয়ে। আমি যি বংশাৱলী পাইছো তাৰ পৰা এটা কথা অনুমান কৰিব পাৰোঁ যে এই মথুচেলহে নোহক নিশ্চয় ঈশ্বৰে জগত আৰু মানুহ সৃষ্টি কৰাৰ সময়ৰ পৰা সেই সময়লৈকে সকলো কথা ক'ব পাৰিছিল। আমি ভাবোঁ যে আমাক ইয়াত যি বংশাৱলী দিয়া হৈছে তাত বহুখিনি কথা উজ্জ আছে। আমি জানো যে নতুন নিয়মৰ আৰম্ভণিতে প্ৰভু যীশুৰ যি বংশাৱলী দিয়া হৈছে তাতো কিছু কথা উল্লেখ কৰা হোৱা নাই। সেইটো উদ্দেশ্যপ্ৰণোদিতভাৱেই কৰা হৈছে, কাৰণ তাত বংশাৱলীটো তিনিটা সমান সমান ভাগত বিভক্ত কৰা হৈছে। কিছুমান ব্যক্তিৰ কথা উল্লেখ কৰা হোৱা নাই, কিন্তু আমি এটা কথা মন কৰা উচিত যে বংশাৱলীৰ ধাৰাটো কিন্তু ক'তো ব্যাহত হোৱা নাই। এই বংশাৱলী সম্পূৰ্ণ সঠিক বুলি আমি বিশ্বাস কৰোঁ। কিন্তু দৰকাৰী কথাটো এইয়ে যে মাজতে হয়তো অলপ সময়ৰ ব্যৱধান থাকিব পাৰে আৰু মানৱৰ ইতিহাস আমি ভবাতকৈ অলপ দীঘলীয়া হ'বও পাৰে। এই বিষয়ে আমি খাটাংভাৱে একো ক'ব নোৱাৰোঁ। এই কথাটোত আচলতে ঈশ্বৰেও বেছি গুৰুত্ব দিয়া নাই। ঈশ্বৰে গুৰুত্ব দিছে মানুহৰ ধৰ্মীয় আৰু পৰিত্ৰাণমূলক ইতিহাসৰ ওপৰতহে। মথুচেলহ নামটোৰ অৰ্থ হৈছে পঠিয়াই দিয়া। আন কোনো কোনোৱে কয় মথুচেলহ নামটোৰ অৰ্থ হৈছে তেওঁৰ মৃত্যু হ'ল, এইটো পঠিওৱা হ'ব। কি পঠিওৱা হ'ব? জলপ্লাৱন। মথুচেলহ পৃথিৱীত জীয়াই থকা পৰ্যন্ত পৃথিৱীলৈ জলপ্লাৱন অহা নাছিল। আৰু এই কথাটোও মন কৰিবলগীয়া যে মথুচেলহৰ মৃত্যু হোৱা বছৰতেই পৃথিৱীলৈ ঈশ্বৰে জলপ্লাৱন পঠিয়াইছিল। যেতিয়া তেওঁৰ মৃত্যু হ'ব তেতিয়া এইটো পঠোৱা হ'ব, সেইটোৱেই মথুচেলহ নামটোৰ অৰ্থ। সেই মথুচেলহ আন আন মানুহতকৈ বাৰু কিয় বেছিদিন জীয়াই আছিল? ঈশ্বৰে তেওঁক পৃথিৱীত বেছিদিন জীয়াই ৰাখি মানুহক এইটো দেখুৱাইছিল যে ঈশ্বৰ সহনশীল আৰু কৰুণাময়, কাৰণ যেতিয়ালৈকে মথুচেলহ জীয়াই থাকে তেতিয়ালৈকে পৃথিৱীলৈ জলপ্লাৱন ঈশ্বৰে নানে। গতিকে তেওঁ মানুহক মন পালন কৰিবলৈ সুবিধা দি আছিল। ঈশ্বৰে আপোনাৰ বাবেও বাট চাই ৰয়। প্ৰিয় শ্ৰোতা, আপোনাৰ গোটেই জীৱন ধৰি তেওঁ আপোনালৈ বাট চায়। ঈশ্বৰৰ দীৰ্ঘ সহিষ্ণুতাৰ বিষয়ে পাচনি পিতৰে এই বুলি কৈছে, প্ৰথম পিতৰ 3 অধ্যায়ৰ 20 পদত আমি এইবুলি পঢ়িবলৈ পাওঁ। পঢ়ি দিম, শুনিবচোন। অৰ্থাৎ যিবিলাক পূৰ্বকালত নোহৰ দিনত জাহাজ নিৰ্মাণ কৰা সময়ত ঈশ্বৰৰ দীৰ্ঘ সহিষ্ণুতালৈ বাট চাই থাকোঁতে আজ্ঞা নমনা আছিল তেওঁবিলাকৰ আগত ঘোষণা কৰিলে, সেই জাহাজত কেইজনমান অৰ্থাৎ 8 প্ৰাণী জলৰ মাজেদি ৰক্ষা পালে। প্ৰথম পিতৰ 3 অধ্যায়ৰ 20 পদ। এই অধ্যায়টোৰ বাকী অংশ পঢ়িলে আমি দেখা পাওঁ একোজন মানুহৰেই নাম কোৱা হৈছে আৰু তাৰ পাছত তেওঁৰ মৃত্যুৰ কথা কোৱা হৈছে। আমি একেবাৰে 31-32 পদ দুটা পঢ়ি দিম। পাছে লেমকৰ সৰ্বমুঠ 770 বয়স হলত তেওঁৰ মৃত্যু হল আৰু নোহৰ 500 বয়সৰ সময়ত ছেম, হাম, জেফত এই 3 পুত্ৰ জন্মিল। আজি মানুহে ভাবে মানুহৰ স্বভাৱ আচলতে ভালেই, ভাল পৰিৱেশত থাকিলেই মানুহ ভাল হ'ব, কিন্তু বাইবেলেনো আচলতে মানুহৰ বিষয়ে কি কয়? ঈশ্বৰে জনাই দিছে মানুহ আচলতে মন্দ প্ৰকৃতিৰ, মানুহ আচলতে সম্পূৰ্ণ বেয়া। আমাৰ সকলোৰে আচলতে সেইটোৱেই অৱস্থা। ৰোমিয়া 3 অধ্যায়ৰ 10 পদত এইবুলি লিখা আছে, সকলোৱেই পাপৰ অধীন। এই বিষয়ে লিখাও আছে, ধাৰ্মিক কোনো নাই, এজনো নাই। ৰোমিয়া 3 অধ্যায়ৰ 10 পদ। ঈশ্বৰৰ বাক্যৰ মতে কথাটো তেনেকুৱাই। যদি এই ক্ষেত্ৰত ঈশ্বৰৰ মতটো আপুনি গ্ৰহণ কৰে, তেনেহ'লে মানুহ সম্বন্ধে, মানৱ জীৱন সম্বন্ধে আপুনি সঠিক ধাৰণাটোৱেই পাব পাৰিব। মানৱ জাতিৰ অৱস্থাটো আমি এই আদিপুস্তকৰ পৰাই পাই আছো আৰু এতিয়া আমি যি বংশধাৰাৰ কথা পাইছো, এই ধাৰাটো আচলতে ঈশ্বৰে বাছি লোৱা বিশেষ বংশধাৰা। এই ধাৰাটোৱে আমাক কলৈ লৈ যাব? এই বংশটোৱেই আমাক আগবঢ়াই লৈ যাব এই পৃথিৱীত স্থাপন হ'বলগীয়া 1000 সুশাসনলৈ, খ্ৰীষ্টৰ সেই 1000 শাসনলৈ। কিন্তু আদিপুস্তকৰ পৰৱৰ্তী অধ্যায়টোতে আমি পাওঁ পৃথিৱীলৈ জলপ্লৱন ৰূপে নামি অহা ঈশ্বৰৰ সুধ বিচাৰৰ কথা। এতিয়া আমি 6 অধ্যায়ৰ পৰা অলপ চাব খুজিছো। এই 6 অধ্যায়ত আমি জলপ্লাৱনৰ বিষয়ে পঢ়িবলৈ পাওঁ আৰু এই জলপ্লাৱনৰ জৰিয়তে যি সুধ বিচাৰ নামি আহিছিল সেই কথাও আমি বুজি পাওঁ। পাঠ কৰি দিম আদিপুস্তক 6 অধ্যায়ৰ 1-2 পদ। এইদৰে যেতিয়া পৃথিৱীত মানুহৰ সংখ্যা বাঢ়িবলৈ ধৰিলে আৰু সিবিলাকৰ জীয়াৰীবোৰ জন্মিল, তেতিয়া ঈশ্বৰৰ সন্তানবিলাকে মানুহৰ জীয়াৰীবোৰক ৰূপৱতী দেখি সিহঁত আটাইৰে পৰা যেয়ে যাক ইচ্ছা কৰিলে সিয়ে তাইক বিয়া কৰি ললে। ঈশ্বৰৰ সন্তানবিলাক আৰু মানুহৰ জীয়াৰীবোৰৰ এই বিষয়টোক লৈ আলোচনাৰ অন্ত নাই। বহুতো লোকে ক'ব খোজে যে ঈশ্বৰৰ সন্তানবিলাক মানে স্বৰ্গদূত। আজিও বেছিভাগ লোকেই সেই বুলিয়েই কয়, কিন্তু আমি হ'লে এই কথাটো গ্ৰহণ কৰি ল'ব নোখোজো। কাৰণ এই স্বৰ্গদূতবিলাক যদি ভাল স্বৰ্গদূত আছিল, তেনেহ'লে এনেকুৱা পাপ নকৰিলেহেঁতেন। আনহাতে বেয়া স্বৰ্গদূতবিলাকক ঈশ্বৰৰ সন্তানবিলাক বুলি নিশ্চয় কোৱা নাযায়। আকৌ তেওঁলোকৰ সন্তানবিলাক আছিল মানুহ, তেওঁলোক দৈত্য নাছিল। বহুতো লোকে সেই সন্তানবিলাক দৈত্য আছিল বুলি ধৰি লয়, কিন্তু কিয় তেনেদৰে তেওঁলোকে ধৰি লয় আমি নাজানো। আমি 4 পদত এই বিষয়ে আৰু অলপ গভীৰভাৱে চাম। এতিয়া 3 পদটো পঢ়িছো। পাছে যিহুৱাই ক'লে, মোৰ আত্মাই মানুহৰ অন্তৰত আৰু সদায় অধিকাৰ নচলাব, কিয়নো তাৰ বিপথগমনত সি মাংস মাত্ৰ, তথাপি তাৰ কাল 120 হ'ব। আমি বিশ্বাস কৰোঁ নুহে 120 ধৰি ঈশ্বৰৰ বাক্য ঘোষণা কৰিছিল আৰু সেই সময়ছোৱাত ঈশ্বৰৰ আত্মাই মানুহক বিশেষভাৱে অনুযোগ কৰিছিল, কিন্তু মানুহবিলাক ঈশ্বৰলৈ ঘূৰা নাছিল। প্ৰথম পিতৰ 3 অধ্যায়ৰ 18-19 পদ পঢ়ি দিম, শুনিবচোন। কাৰণ আমাক ঈশ্বৰৰ ওচৰলৈ নিবলৈ অধাৰ্মিকবিলাকৰ কাৰণে ধাৰ্মিক জনাই, অৰ্থাৎ খ্ৰীষ্টে পাপবোৰৰ কাৰণে কেৱল এবাৰ দুখভোগ কৰিলে, তেওঁ মাংসত হত হল কিন্তু আত্মাত হলে পুনৰ জীৱিত হল। সেই আত্মাৰে তেওঁ গৈ কয়দত থকা আত্মাবিলাকৰ, একেলগে তাৰ পিছৰ পদটো পঢ়ি দিছো, অৰ্থাৎ যিবিলাক পূৰ্বকালত নোহোৱাৰ দিনত জাহাজ নিৰ্মাণ কৰা সময়ত ঈশ্বৰৰ দীৰ্ঘ সহিষ্ণুতাই বাট চাই থাকোঁতে আজ্ঞা নমনা আছিল, তেওঁবিলাকৰ আগত ঘোষণা কৰিলে। সেই জাহাজত কেইজনমান, অৰ্থাৎ 8 প্ৰাণী জলৰ মাজেদি ৰক্ষা পালে। প্ৰথম পিতৰ 3 অধ্যায়ৰ 18-20 পদলৈকে পঢ়িলো। পিতৰে লিখাৰ সময়ত এই আত্মাবোৰ বন্ধনত আছিল, কয়দত আছিল। কিন্তু নোহৰ দিনত সেইবোৰৰ আগত ঈশ্বৰৰ বাক্য ঘোষণা কৰা হৈছিল, কাৰণ বিশ নম্বৰ পদত সেই কথাটো আমি পাইছো। নোহৰ সেই 120 বছৰীয়া প্ৰচাৰ কাৰ্যৰ সময়ত তেওঁলোক অবাধ্য হৈছিল, মানা নাছিল নোহৰ কথা তেওঁলোকে। এতিয়া 4 নম্বৰ পদটো পঢ়ি দিম। সেইকালত পৃথিৱীত নাফিলবিলাক আছিল, আৰু তাৰ পাছতো ঈশ্বৰৰ সন্তানবিলাকে মানুহৰ জীয়াৰীবোৰত গমন কৰাত সিহঁতে সিবিলাকলৈ সন্তান প্ৰসৱ কৰিলে। সেই সন্তানবিলাক আগৰ কালৰ প্ৰসিদ্ধ বীৰ পুৰুষ, তাৰমানে সেইবোৰ দৈত্য নাছিল, মানুহেই আছিল, কিন্তু তেওঁলোক অসাধাৰণ প্ৰকৃতিৰ বীৰ পুৰুষ আছিল। ঈশ্বৰৰ সন্তানবিলাক মানে আমি এইবুলিহে অনুমান কৰিব পাৰোঁ যে আদমৰ পৰা ছেথৰ যোগেদি আগবাঢ়ি অহা ঈশ্বৰৰ মনোনীত বংশৰ লোক আছিল তেওঁলোক। পৃথিৱীলৈ জলপ্লাৱন অহাৰ আগতে পৃথিৱীৰ অৱস্থা কি আছিল? কি কাৰণে পৃথিৱীলৈ জলপ্লাৱনৰ যোগেদি ঈশ্বৰৰ দণ্ড নামি আহিছিল? 5-7 নম্বৰ পদ পঢ়িছো, শুনিবচোন। পাছে যিহুৱাই দেখিলে পৃথিৱীত মানুহৰ দুষ্টতা অধিক, আৰু সদায় তাৰ মনৰ চিন্তাৰ সকলো কল্পনা কেৱল মন্দ। এই হেতুকে যিহুৱাই পৃথিৱীত মানুহ সৃষ্টি কৰাত বেজাৰ লাগি মনত বিষাদ পাই কলে, মই নিজে সৃষ্টি কৰা মানুহক পৃথিৱীৰ পৰা উচ্ছন্ন কৰিম, মানুহে সৈতে পশু, বগাই ফুৰা জন্তু, আকাশৰ চৰাই এই সকলোকে লুপ্ত কৰিম, কিয়নো সিহঁতক সৃষ্টি কৰাত মোৰ বেজাৰ লাগিছে। মানুহৰ মন্দতা অধিক হৈছিল, মানুহৰ মনৰ সকলো চিন্তা কেৱল মন্দ আছিল, মানুহে অনবৰতেই কেৱল বেয়াই চিন্তা কৰিছিল। সেয়েহে ঈশ্বৰে পৃথিৱীলৈ জলপ্লাৱন পঠাই মানুহক শাস্তি দিব বিচাৰিছিল, কিন্তু মানুহক যে তেওঁ সম্পূৰ্ণ ধ্বংস নকৰিলে তাৰ বাবে আমি ঈশ্বৰক ধন্যবাদ দিব পাৰোঁ। 8 নম্বৰ পদ, কিন্তু নোহে যীহোৱাৰ দৃষ্টিত অনুগ্ৰহ পালে। নোহে বাৰু ঈশ্বৰৰ পৰা কি অনুগ্ৰহ লাভ কৰিছিল? 9 নম্বৰ পদ, নোহৰ বিৱৰণ এই, সেই কালৰ মানুহৰ মাজত নোহ ধাৰ্মিক আৰু সিদ্ধ পুৰুষ আছিল, আৰু ঈশ্বৰৰ লগত নোহৰ চলাচল আছিল। নোহে ঈশ্বৰৰ লগত চলাচল কৰিছিল, কিন্তু আমাক নোহৰ বিষয়ে এইবুলিও কোৱা হৈছে ইব্ৰী 11 নম্বৰ অধ্যায়ৰ 7 নম্বৰ পদত, শুনিবচোন, বিশ্বাসৰ গুণে নোহে ভাবি বিষয়ত আদেশ পাই ভয়তে নিজৰ পৰিয়ালৰ পৰিত্ৰাণৰ অৰ্থে এখন জাহাজ নিৰ্মাণ কৰিলে, আৰু তাৰ দ্বাৰাই জগতক দোষী কৰি নিজে বিশ্বাসমূলক ধাৰ্মিকতাৰ অধিকাৰী হল। ইব্ৰী 11 নম্বৰ অধ্যায়ৰ 7 নম্বৰ পদ, বৰষুণ নোহোৱা অৱস্থাতেই শুকান মাটিতেই ইমান ডাঙৰ জাহাজ এখন সাজিবলৈ নিশ্চয় যথেষ্ট বিশ্বাসৰ প্ৰয়োজন, নহয়নে বাৰু? এতিয়া 10-13 নম্বৰ পদলৈকে পঢ়ি দিম, শুনিবচোন। আৰু নোহৰ, ছেম, হাম, জেফত এই 3জন পুত্ৰ জন্মিল। সেইকালত পৃথিৱী ঈশ্বৰৰ দৃষ্টিত ভ্ৰষ্ট আৰু অত্যাচাৰেৰে পৰিপূৰ্ণ আছিল। পাছে ঈশ্বৰে পৃথিৱীলৈ চাই তাক ভ্ৰষ্ট দেখিলে, কিয়নো পৃথিৱীৰ সমুদায় প্ৰাণী ভ্ৰষ্টাচাৰী হল। তেতিয়া ঈশ্বৰে নোহক কলে, মোৰ সাক্ষাতে সকলো প্ৰাণীৰ অন্তকাল আহিছে, কিয়নো সিহঁতৰ দ্বাৰাই পৃথিৱী অত্যাচাৰেৰে পৰিপূৰ্ণ হৈছে। এতেকে চোৱা, মই সিহঁতক পৃথিৱীৰ সৈতে বিনষ্ট কৰিম। মানুহে ঈশ্বৰলৈ পিঠি দি নিজৰ মতে চলিছিল, মানুহৰ পথ মন্দ আছিল, সেইবাবেই মানুহলৈ জলপ্লাৱন পঠোৱা হৈছিল। আৰু কিছুমান কাৰণ আমি চাব পাৰোঁ, মানুহলৈ এজন পৰিত্ৰতা পঠিওৱা হ'ব বুলি প্ৰতিজ্ঞা কৰা হৈছিল, পৃথিৱীলৈ এজন পৰিত্ৰতা আহিব বুলি কোৱা হৈছিল, মানুহে সেই পৰিত্ৰতালৈ বাট চোৱাৰ পৰিৱৰ্তে ঈশ্বৰৰ পৰা আঁতৰিহে গৈছিল। ঈশ্বৰে আদম আৰু হৱাৰ বাবে এটা বলি দিব লগা হৈছিল, আৰু কইন আৰু হেবলৰ যোগেদি ঈশ্বৰে এটা অনন্তকলীয়া নীতি স্থাপন কৰিছিল। কইন আৰু হেবলে আচলতে দুই প্ৰকৃতিৰ মানুহক প্ৰতিনিধিত্ব কৰে, হেৰাই থকা আৰু পৰিত্ৰাণ পোৱা। নিজক ধাৰ্মিক বুলি ভবাৰ বিপৰীতে ভগ্ন হৃদয়েৰে নিজক পাপী বুলি মানি লোৱা আদম আৰু মথুচেলহ যিমান দিন জীয়াই আছিল তেওঁলোকে নিশ্চয় সেই সময়ত মানুহক ঈশ্বৰৰ প্ৰকাশিত কথাবোৰ বুজাব পাৰিছিল। হনুকেও মানুহবোৰৰ আগত ঈশ্বৰৰ বাক্য জনাইছিল বুলি যিহুদা 13:14 পদত আমি পাওঁ। জাহাজখন সাজি থকা সময়ত নোহেও মানুহবোৰক সাৱধান কৰি আছিল। পবিত্ৰ আত্মাই মানুহক উদগাই আছিল, তথাপি মানুহে ঈশ্বৰক প্ৰত্যাখ্যান কৰি আছিল, সেয়ে মানুহলৈ শাস্তিস্বৰূপে নামি আহিছিল জলপ্লাৱন। নোহৰ দিনত কেৱল নোহ আৰু তেওঁৰ পৰিয়ালেহে ঈশ্বৰৰ পথত চলিছিল। নোহে ঈশ্বৰৰ কথা বিশ্বাস কৰি শুকান ভূমিতেই ডাঙৰ জাহাজ সাজিছিল। মানুহে তেওঁক হাঁহিব বুলি ভয় কৰা নাছিল। 120 বছৰ ধৰি নোহে মানুহৰ আগত ঈশ্বৰৰ কথা কৈছিল। নোহৰ দিনৰ নিচিনা হ'ব ভৱিষ্যতেও, প্ৰভু যীশুৱে এই পৃথিৱীত তেওঁৰ ন্যায় শাসন প্ৰতিষ্ঠা কৰিবলৈ অহাৰ আগে আগে। অৱশ্যে এতিয়াও কিছুমান কথা মিলিব ধৰিছে। নোহৰ দিনৰ নিচিনাকৈ তীব্ৰ হাৰত জনসংখ্যা বাঢ়িছে। নোহৰ দিনৰ নিচিনাকৈ ভৱিষ্যতৰ সেই মহাক্লেশৰ দিনতো পবিত্ৰ আত্মাই আৰু মানুহক উদগনি নিদিয়া হ'ব, কিন্তু সেই জলপ্লাৱনৰ নিচিনাকৈ মহাক্লেশো আহিব। প্ৰিয় শ্ৰোতা, আপুনি বাৰু সেই সময়ত আপোনাক কি অৱস্থাত পাব? উদ্ধাৰ পোৱা অৱস্থাত নে মহাক্লেশত কষ্ট পোৱা অৱস্থাত? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্সৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্সৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
জ্ঞান বুদ্ধি থাকিও তুমি, জ্ঞান বুদ্ধি থাকিও তুমি, হলায় জ্ঞানী হে নুবুজিলা বন্ধু তুমি। জ্ঞান বুদ্ধি থাকিও তুমি, জ্ঞান বুদ্ধি থাকিও তুমি, হলায় জ্ঞানী হে নুবুজিলা বন্ধু তুমি। বন্ধু।